উপদেশক 9 অধ্যায়। সকলোৰে শেষ অৱস্থা একেই। সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলো আৰু দেখিলো যে ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কাৰ্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ'বনে ঘৃণা কৰা হ'ব। সকলোৰে ক্ষেত্ৰত শেষ পৰিণতি একেই, ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওক বা দুষ্ট হওক, সৎ আৰু বেয়া, সুচী আৰু অসুচী, বলি উৎসৰ্গ কৰক বা নকৰক, সকলোলৈকে একে ঘটে। যেনেদৰে সৎ লোকৰ মৃত্যু হয় তেনেদৰে পাপীৰো হয়। ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয় তেনেকৈ প্ৰতিশ্ৰুতি দিবলৈ ভয় কৰাজনৰো হয়। সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয় তাৰ ভিতৰত অতি দুখৰ বিষয় এইয়ে যে একে দশা সকলোলৈকে ঘটে। মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূৰ্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মুক্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়। সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্ৰবাদ আছে যে মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্ৰেয়, কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ'ব, কিন্তু মৃত লোকসকলে একোকেই নাজানে। মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়। তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব। প্ৰিয়জনৰ লগত জীৱন উপভোগ কৰা, সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়ে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ, কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূৰ্বৰে পৰা গ্ৰহণ কৰিলে। সকলো সময়তে বস্ত্ৰ বগা বস্ত্ৰ পিন্ধি আৰু মূৰত তেল দি আনন্দ প্ৰকাশ কৰিবা। সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই সকলো অস্থায়ী আয়ুসৰ কাল দিছে। তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভাৰ্যা যাক তুমি ভাল পোৱা তেওঁৰে সৈতে আনন্দৰে জীৱন কটোৱা, কিয়নো সূৰ্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্ৰমত এইয়ে তোমাৰ পাবলগা ভাগ। তোমাৰ হাতত যি কাৰ্যই আহক তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা, কিয়নো তুমি যি ঠাইলৈ গৈ আছা সেই চিউলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই। সূৰ্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ। যিসকলে বেগেৰে লৰ মাৰে তেওঁলোকেই যে সকলো সময়তে জয়ী হয় এনে নহয়, বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয় এনে নহয়, জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায় এনে নহয়, বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয় এনে নহয়, বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায় এনে নহয়। পৰিৱৰ্তে সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্ৰভাৱান্বিত হয়। কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়। মূৰ্খতকৈ প্ৰজ্ঞা ভাল। মই সূৰ্যৰ তলত প্ৰজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুত্বৰ বোধ হ'ল। এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল। এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্ৰমণ কৰিবলৈ বৰ কোঠ সাজিলে। সেই নগৰত এজন জ্ঞানবান দৰিদ্ৰ মানুহক পোৱা গ'ল। তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে, কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে। সেয়ে মই ক'লো শক্তিতকৈ প্ৰজ্ঞা উত্তম, কিন্তু দৰিদ্ৰ লোকৰ প্ৰজ্ঞাক সেৱজ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে। জ্ঞানী আৰু অজ্ঞানীৰ তুলনা। অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকৰ্তাৰ গৰ্জনতকৈ বৰং জ্ঞানবানৰ শান্ত সৌম্য কথা শুনা ভাল। যুদ্ধৰ অস্ত্ৰ হস্ততকৈ প্ৰজ্ঞা উত্তম, কিন্তু এজন পাপীয়ে অনেক ভাল কাৰ্য নষ্ট কৰে।